JSW Neo Steel.
মই বেচালাল আপোনাক কিবা এটা বিক্ৰী কৰিবলৈ আহিছোঁ, কিন্তু বিক্ৰী কৰাৰ আগতে আপোনাক কিবা এটা সুধিব বিচাৰিছোঁ। আপোনাৰ শৰীৰৰ আন্তঃগাঁথনি কিহেৰে তৈয়াৰী? হাড়েৰে গঠিত, নহয় জানো? সেয়াও এটা বা দুটা নহয়, সম্পূৰ্ণ 206 ডাল। আৰু আপুনি সেই হাড়বোৰৰ ধ্যান ৰাখে, নিশ্চয় ৰাখিবই লাগিব। শৰীৰক লৈ ধেমালি কৰিব নোৱাৰি, নহয়নে? কিন্তু আপুনি ঘৰৰ আন্তঃগাঁথনিৰ ধ্যান ৰাখেনে?
JSW Calorum Plus.
মোৰ নাম বেচালাল আৰু মই স্মৃতি বিক্ৰী কৰোঁ। ভয় নকৰিব, আপোনাক আপোনাৰে স্মৃতি বিক্ৰী কৰিম, অন্যৰ নহয়। আহক এতিয়া অলপ গভীৰকৈ ভাবক আৰু মনত পেলাওক শৈশৱত আপুনি চাদৰ ওপৰত বৰষুণৰ আনন্দ ল'বলৈ গৈছিল, জাৰৰ দিনত গুমগুমীয়া ৰ'দৰ উম লৈছিল আৰু গৰমৰ দিনত শীতল বতাহৰ স্পৰ্শ অনুভৱ কৰিছিল। বহু সময় ধৰি বন্ধু বান্ধৱৰ সৈতে আড্ডা দিছিল।
নমস্কাৰ বন্ধুসকল, মোৰ নাম সমীৰ আৰু মই হেপী হিৰোৰ এজন DSE। মিষ্টাৰ বৈভৱে আমাৰ ডিলাৰশ্বিপত এনকোৱাৰী কৰি গ্লেমৰ BS6 সম্পৰ্কে অনুসন্ধান কৰিছিল। মই তেখেতৰ ডিটেইলছ কেপচাৰ কৰিছো আৰু তেওঁক গ্লেমৰ BS6ৰ চেলছ পিচ বৰ্ণনা কৰিছো আৰু হোৱাটছএপৰ মাধ্যমত ডিজিটেল ব্ৰাছাৰ্ছ আৰু টেকনলজি এনিমেচন ভিডিঅ'জ শ্বেয়াৰ কৰা হৈছে। এতিয়া আমি তেখেতক গ্লেমৰ BS6ৰ এটা ডেম' দিব বিচাৰিছো, তেনেহলে চাওঁ আহক।
নমস্কাৰ ছাৰ, মই আপোনাক ইনভাইট কৰিব বিচাৰোঁ আমাৰ শ্ব'ৰুমলৈ গ্লেমৰ BS6ৰ ডেম'ৰ বাবে।